বহুত বছৰৰ আগতে পৃথিৱীত মানুহবিলাকৰ দুষ্টতা অধিক আছিল। ঈশ্বৰে বেজাৰ পাই কলে, মই নিশ্চয় সিহঁতৰ দুষ্টতা ধ্বংস কৰিম। যিহেতু সিহঁতে অৰ্থপতনে গ'ল, তাত মাথো এজন লোক আছিল যিজনে ঈশ্বৰৰ বাধ্য হৈ চলিছিল। তেওঁৰ নাম নোহ। ঈশ্বৰে নোহক কলে, তুমি গৈ প্ৰচাৰ কৰি মানুহবিলাকক জনাই দিয়া যে ঈশ্বৰে ভয়ংকৰ জল প্লাৱনেৰে নষ্ট কৰিব, যাতে মানুহবিলাকে মন পালতাই তেওঁবিলাকৰ দুষ্টতাৰ পৰা ঘূৰি আহে। তেতিয়া ঈশ্বৰে নোহক কলে, এটা প্ৰকাণ্ড জাহাজ নিৰ্মাণ কৰা। যেতিয়া জল প্লাৱন হ'ব, তেতিয়া যাতে তুমি আৰু তোমাৰ পৰিয়ালে ৰক্ষা পাবা। নোহ জাহাজ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিল। সকলো সময়তে মানুহবিলাকক ভয়ংকৰ জল প্লাৱনৰ বিষয়ে সোঁৱৰাই দিলে, কিন্তু এই কথাত তেওঁলোকে তেওঁক হাঁহিলে। সিহঁতে মন পালটন নকৰিলে। যেতিয়া সময় উপস্থিত হ'ল, ঈশ্বৰে নোহক কলে, তোমাৰ পৰিয়াল ও প্ৰতিবিধৰ এযোৰ এযোৰ জীৱ জন্তু জাহাজৰ ভিতৰত সোমোৱা। কি গণ্ডগোল সিহঁতে কৰিছে! তেতিয়া ঈশ্বৰে দুৱাৰ বন্ধ কৰিল। ইয়াৰ পাছত বৰষুণ একেৰাহে বৰষাই পৃথিৱীৰ ওপৰত একেদৰে আহি থাকিল। মানুহবিলাক খুব ভয় খালে আৰু দুৱাৰ টুকুৰিয়াই এইদৰে কলে, কিন্তু নোহে উত্তৰ দিলে, এতিয়া বহুত পলম হ'ল। ঈশ্বৰে দুৱাৰ বন্ধ কৰিলে। জল প্লাৱন গোটেই পৃথিৱীত ভৰি পৰিল। সকলো দুষ্ট মানুহবিলাক ডুবি মৰিল, কিন্তু নোহ আৰু তেওঁৰ পৰিয়ালে জাহাজত ৰক্ষা পালে। এতিয়া ঠিক সেইদৰে এই জগতৰ লোক দুষ্ট। সিহঁতে চুৰ কৰে ও মিছা কথা কয়। সিহঁতে মাথো এই জগতৰ বিষয়ে চিন্তা কৰে। সিহঁতৰ পাপ ঈশ্বৰৰ সৈতে পৃথক হৈছে, কিন্তু ঈশ্বৰে তেওঁবিলাকক মন পালতাই ঘূৰি আহিব কৈছে। তেওঁবিলাকক মাতি আছে যাতে ৰক্ষা পাব, কিন্তু বহুতে আওকাণ কৰিছে। ঈশ্বৰ পবিত্ৰ, তেওঁ নিশ্চয় আমাৰ পাপৰ শাস্তি দিব। অন্য এটা বিচাৰ আহি আছে। সেই সময়ত যীশুখ্ৰীষ্ট নিজে ধাৰ্মিকতাৰে সকলো মানুহক বিচাৰ কৰিব। এই আহি থকা বিচাৰ জল প্লাৱনতকৈ বেছি কঠিন হ'ব, আৰু মৃত্যুৰ পাছত দুষ্ট লোকক নৰকত পেলোৱা হ'ব। কিন্তু ঈশ্বৰে আমাক প্ৰেম কৰে। তেওঁ আমাৰ বাবে এটা পথ যুগুত কৰিলে যাতে আমি নৰকলৈ যাব নালাগিব। তেওঁ নিজৰ পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠিয়াই দিলে। তেওঁ আহি আমাৰ বাবে মৃত্যু হ'ল। আমাৰ যি পাপৰ শাস্তি আছিল তেওঁ ল'লে, আৰু এতিয়া আমাৰ বাবে দুৱাৰ মুকলি কৰিলে যাতে আমি ঈশ্বৰৰ ওচৰলৈ তেওঁৰ যোগেদি যাব পাৰোঁ। তেওঁত বিশ্বাস কৰাৰ দ্বাৰাই আমি ৰক্ষা পাই স্বৰ্গলৈ যাব পাৰোঁ।